এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে শাসনাধিষ্ঠিত এন ডি এৰ প্ৰাৰ্থী চূড়ান্ত। পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। আৰু টাইৱানত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইৰ 400 মিটাৰ ৰিলেত সোণৰ পদক অৰ্জন। ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি কেইবাটাও কাৰ্যসূচীৰে নলবাৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা বিদেশী ন্যায়াধীকৰণৰ আওতালৈ নিয়াৰ পৰিৱৰ্তে পোনপটীয়াকৈ জিলা আয়ুক্তসকলে নিৰ্দেশযোগে এই লোকসকলক বহিষ্কাৰ কৰিব পাৰিব। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ শীৰ্ষক আইনৰ অধীনত এই কাম কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অৱশ্যে যিসকলৰ আদালতত গোচৰ চলি আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছে, এই আইনখন এতিয়াও বলবৎ আৰু সেই আইনখন মতে ডি চি এ লগে লগে অৰ্ডাৰ কৰি পুচবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। আৰু বিদেশী চিনাক্তকৰণৰ কাম এন আৰ চিৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হলে আৰু আমি ট্ৰিবুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুচবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। বিদেশী পুচবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুচবেক কৰিছো, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কিছুদিন পূৰ্বে ৰাজ্যখনত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে ন্যায়ালয়ত আপীল নকৰা 30,000 লোক থকা বুলি প্ৰকাশ কৰিছিল। এনেদৰে আপীল নকৰা লোকসকলক বহিষ্কাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন জিলাৰ প্ৰশাসনক বিদেশী চিনাক্তকৰণৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে। শাসনাধিষ্ঠিত এন ডি এ অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাট পুৰকাষ্ট আৰু অগপই পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুনাকণ বৰুৱাই কালি বৈশ্যৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাট পুৰকাষ্টৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত উকলি যাব। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব। অধিৱেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিৱেশনতে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চমকপ্ৰদ সাফল্য কঢ়িয়াই আনিছে। গৱেষকৰ দলটোৱে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘৰ্ষ ঘটাই এই অভিনৱ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনে ছুপাৰ কণ্ডাক্টিং চাইক্লটন ব্যৱহাৰ কৰি পৰীক্ষা নিৰীক্ষা চলোৱা দেশৰ প্ৰথমখন প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে। এই অধ্যয়নৰ জৰিয়তে গধুৰ মৌলৰ সংশ্লেষণ বৃদ্ধি হোৱাৰ লগতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট প্ৰশস্ত কৰিব বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষা পদাৰ্থৰ মৌলিক কণিকাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ সংঘটিত কৰাই কৰোৱা হয়। ফলত পদাৰ্থৰ মৌলিক কণাবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ বিভাজিত হয়। এই প্ৰক্ৰিয়াত প্ৰচণ্ড শক্তি উৎপন্ন হয়। ক্ষুদ্ৰ অৱস্থাৰ পাৰমাণৱিক সংঘৰ্ষৰ এই বিৰল পৰীক্ষা সম্পন্ন কৰি গৱেষকসকলে আহৰণ কৰা তথ্যই শক্তি উৎপাদনকে ধৰি পাৰমাণৱিক পদাৰ্থ বিজ্ঞান ক্ষেত্ৰখনক নতুন গতি দিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত কালি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে। এইবাৰৰ বানত ৰাজ্যখনৰ 1,000ৰো অধিক গাঁও আৰু প্ৰায় 1,250 হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে প্লাবিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 36,000তকৈ অধিক লোকে 133টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত ছদিন ধৰি এই সেৱা বন্ধ ৰখা হৈছিল। ৰাজ্যৰ অধিকাংশ জিলাত বৰষুণ কম হোৱাত ঘাই ঘাই নৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ ঠাই বিশেষে মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইপিনে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰৰ খহনী অব্যাহত আছে। ব্ৰহ্মপুত্ৰত জিঅ'বেগৰ মথাউৰিৰ এটা অংশ উটি যোৱাত নৈপৰীয়া লোকসকল আতংকিত হৈ পৰিছে। খহনী প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰালৈকে আজি পুৱাৰ ভাগলৈ ৰহমৰীয়া বালিজানত থকা তেলৰ খান বন্ধ কৰি ৰখাৰ ঘোষণা কৰা হয়। ডিব্ৰুগড়ৰ খহনীয়া সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা যাদৱ গগৈ।
ৰাজ্যখনৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত সংখ্যায় ৰূপ ধাৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰি তোলাৰ লগতে বহু ধনজনৰ ক্ষতি সাধন কৰে। বৰ্তমান বানপানী শুকাবলৈ ধৰিছে যদিও ভূতৰ ওপৰত দানো পৰাৰ দৰে এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াৰ ফলত জনসাধাৰণৰ জীৱনলৈ আন এক বিপদ নমাই আনিছে। নৈপৰীয়া জনসাধাৰণে এই খহনীয়াৰ ফলত জীৱন আৰু জীৱিকাৰ প্ৰতি আশংকা সৃষ্টি হৈছে। লাহোৱাল চাবুৱা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীয়ে বালিজান বিন্ধাকতাকে ধৰি বহু অঞ্চল এই খহনীয়াৰ কবলত পৰি বহু সা সম্পত্তি ঘৰ দুৱাৰ ধ্বংস হৈছে। আনহাতে দুলীয়াজান টিংখাং নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বহু অঞ্চল বুঢ়ীদিহিং নৈ খহনীয়াত যা যোৱা উপক্ৰম হৈছে।
সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। এনে পদক্ষেপৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন কেনেদৰে সুচল সুৰক্ষিত হৈ পৰিছে সেই বিষয়ে আমাৰ বিশেষ প্ৰতিবেদন।
মধ্যবিত্তৰ জীৱন ধাৰণ উন্নত কৰাটো যোৱা এটা দশকত চৰকাৰৰ অন্যতম মুখ্য উদ্দেশ্য আছিল। মধ্যবিত্ত লোকসকলৰ জীৱন ধাৰণ সহজ আৰু অধিক সুৰক্ষিত কৰিবৰ বাবে বাসগৃহৰ পৰা স্বাস্থ্যসেৱালৈ চহৰীয়া জীৱনৰ গতিশীলতাৰ পৰা ডিজিটেল একচেছলৈ চৰকাৰে সকলো চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,16,00,000তকৈও অধিক বাসগৃহ নিৰ্মাণৰ অনুমোদন হৈছে। ইয়াৰে প্ৰায় 93,00,000 ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰি গটাই দিয়া হৈছে। একেদৰে স্মাৰ্ট চিটি অভিযানৰ অধীনত অনুমোদিত 7,545 প্ৰকল্পৰ 93% আন্তঃগাঁথনি সম্পূৰ্ণ হৈছে। যোৱা এটা দশকত মেট্ৰৰ নেটৱৰ্ক 4 গুণ বৃদ্ধি হৈছে। 2014 চনত 248 কিলোমিটাৰৰ বিপৰীতে 2025 চনত 1,000 কিলোমিটাৰলৈ বৃদ্ধি পাইছে। একেদৰে উড়ন আঁচনিৰ অধীনত সাধাৰণ লোকৰ যাত্ৰা অধিক সুচল কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি বিশ্বৰ ভিতৰতে বৃহৎ স্বাস্থ্য নিশ্চিতি আঁচনি হৈ পৰিছে। 41 কোটিৰো অধিক লোকক এই আঁচনিৰ জৰিয়তে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। জন ঔষধি কেন্দ্ৰ এতিয়া 16,000তকৈও অধিক আছে। এই কেন্দ্ৰৰ জৰিয়তে মানসম্পন্ন ঔষধ 80%তকৈও কম দামত উপলব্ধ। এই সকলো সেৱাই মধ্যবিত্তৰ জীৱন অধিক সহজ আৰু সুৰক্ষিত কৰি তুলিছে।
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি। অসমত এই আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰবন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপকথন প্ৰচাৰ কৰা হ'ব। ৰাজ্য চৰকাৰে নতুনকৈ 81খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু নলবাৰী জিলাৰ 81খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ইতিমধ্যে চৰকাৰে অধিসূচনা জাৰি কৰিছে। বি টি আৰত নতুনকৈ অন্তৰ্ভুক্ত কৰিবলগীয়া গাঁওসমূহৰ খচৰা তালিকাও প্ৰকাশ কৰা হৈছে। এই তালিকা সন্দৰ্ভত দল, সংগঠন অথবা ব্যক্তিৰ কোনো আপত্তি, মতামত অথবা দিহা পৰামৰ্শ থাকিলে অহা 13 জুনৰ ভিতৰত সংশ্লিষ্ট জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব পাৰিব। জিলা আয়ুক্তসকলে এনে আপত্তি, মতামত আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ তথা মন্তব্য সম্বলিত প্ৰতিবেদন 16 জুনৰ ভিতৰত চৰকাৰক জমা দিব লাগিব। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আৰক্ষীয়ে কালি তেজপুৰত অভিযান চলাই আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰস্তুতকাৰী চক্ৰ উৎখাত কৰে। আৰক্ষীৰ দলটোৱে এই অভিযানত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰী আশীষ ঘোষক আটক কৰে। তেজপুৰৰ গাৰোৱানপট্টিৰ নিবাসী আশীষ ঘোষে দীৰ্ঘদিন ধৰি নকল পাৰ পত্ৰ প্ৰস্তুত কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজ্যত 1,100 লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত 3 জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বি টি আৰৰ 5খন জিলাত মেলেৰিয়াৰ সংক্ৰমণ সৰ্বাধিক। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এপ্ৰিলৰ মাজভাগৰ পৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মে মাহৰ শেষভাগৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পায়। কোকৰাঝাৰ জিলাত সৰ্বাধিক 802 জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে 2 জনৰ মৃত্যু হৈছে। চিৰাং জিলাত 262 জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। বাক্সাত 10 জন আৰু আৰু ওদালগুৰি জিলাত 12 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে তামোলপুৰ জিলাত মেলেৰিয়াত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জুন মাহত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হয় আৰু ই জুলাইলৈকে থাকে। স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক বিশিষ্ট নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ সপ্তম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱাই নাট্যকৰ্মীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি নাট্যকৰ্মীগৰাকীৰ সহধৰ্মিনী চীনা ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ অংশ হিচাপে ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি নৃত্য আৰু নাম কীৰ্তন কৰা হ'ব। বিয়লিৰ ভাগত তো পয়দম নামৰ ৰাভা ভাষাৰ নাটক পৰিৱেশনেৰে নাট্যকৰ্মীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। অহা 20 জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি বজালি জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিযোগীসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত আৰু সুৰাৰোপিত গীত পৰিৱেশন কৰিব পাৰিব। প্ৰতিযোগিতাত কোনোধৰণৰ ভৰ্তি মাচুলৰ ব্যৱস্থা কৰা হোৱা নাই। টাইৱানত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁয়ে 400 মিটাৰ ৰিলেত সোণৰ পদক জয় কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোত ভাৰতে অংশ লোৱা আটাইকেইটা শিতানতে সোণৰ পদক জয় কৰে। পূজাই কালি মহিলাৰ 15 মিটাৰ দৌৰত দেশৰ হকে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আব্দুল্লা আবু বাকেৰে পুৰুষৰ ট্ৰিপল জাম্পত 16.21 মিটাৰ দূৰত্বলৈ জঁপিয়াই সোণৰ পদক লাভ কৰে। একেদৰে জ্যোতি আৰাজীয়ে মহিলাৰ 100 মিটাৰ হাৰ্ডলছত আৰু তেজছ শীৰ্ষে পুৰুষৰ 110 মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। ভাৰতে মহিলাৰ 100 মিটাৰ ৰিলে দৌৰত আনটো সোণৰ পদক লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পদাৰ্থৰ কণিকাৰ মাজত সংঘৰ্ষ ঘটাই অভিনৱ পৰীক্ষা সম্পন্ন কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে গুৱাহাটী বিশ্ববিদ্যালয়ত পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা নামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা বুলি এটা বাতৰি। সৰ্বাধিক কোকৰাঝাৰত, দ্বিতীয় স্থানত চিৰাং জিলা, এই পৰ্যন্ত আক্ৰান্ত 1100 জন, মৃত 3 জন। ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি শিৰোনামেৰে দৈনিক অসম কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। শেহতীয়াকৈ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষী অভিযান আৰম্ভ কৰাৰ সময়তে নলবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে কৰা ঘোষণাৰ বাতৰিক দৈনিক জনমভূমি কাকতে তীব্ৰগতিত চলিব বিদেশী বহিষ্কাৰ অভিযান শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা আক্ৰমণৰ বাতৰিক ড্ৰোন মিছাইলেৰে ইউক্ৰেইনত ভয়ংকৰ প্ৰত্যাঘাত ৰাছিয়াৰ শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্ববেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত চৰম দৰিদ্ৰতাৰ হাৰ 5.3% হ্ৰাস পোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে 11 বছৰত চৰম দৰিদ্ৰতাৰ পৰা মুক্ত 26.9 কোটি লোক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কংগ্ৰেছ দলত দুৰ্নীতি সংঘটিত হোৱা বুলি পৱন সিং ঘাটোৱাৰ নেতৃত্বাধীন 3-জনীয়া তদন্ত কমিটীৰ প্ৰতিবেদনত তথ্য প্ৰকাশৰ বাতৰি অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীত ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। মেঘালয়ত ইন্দোৰৰ এগৰাকী মহিলা নিখোজ হোৱা ঘটনা সন্দৰ্ভত CBI তদন্ত কৰাৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
ধন্যবাদ প্ৰণীতা। কামৰূপৰ বাইহাটা চাৰিআলিৰ কলাজল নদীত 3 জন কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। বন্ধুৰ সৈতে গা ধুবলৈ গৈ 3 জন কিশোৰ কালি সন্ধানহীন হৈছিল। SDRFএ অভিযান চলাই 3 জনৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ 2খন আসনৰ বাবে শাসনাধিষ্ঠিত NDAৰ প্ৰাৰ্থী চূড়ান্ত। পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাৰ 3,30,000ৰ অধিক লোক এতিয়াও বানৰ কবলত। আৰু টাইৱানত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইৰ 400 মিটাৰ ৰিলেত সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।